চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি কিবা প্ৰকাৰে লাভৱান হৈছেনে বাৰু? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন TWR ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি পবিত্ৰ ঈশ্বৰ। তোমাৰ নাম লোৱাৰেই আমি যোগ্য নহয় প্ৰভু। আমি দুৰ্বল পাপী মানুহ মাত্ৰ, কিন্তু তুমি প্ৰেমময় কৰুণাময় অনুগ্ৰহশীল ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ আমাৰ পৰিত্ৰাণৰ কাৰণে ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰি আমাৰ বাবে মুক্তিৰ পথ প্ৰস্তুত কৰিলে। তেওঁতে বিশ্বাস কৰি আজি আমি পৰিত্ৰাণ লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আহা, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰাত তুমি আমাক সহায় কৰা। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সফল কৰি তোলা, তোমাৰ প্ৰেম তেওঁলোকৰ জীৱনত প্ৰকাশ পাবলৈ দিয়া। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানটো আপুনি শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। অৱশ্যে 20 নম্বৰ অধ্যায়ৰ প্ৰথম 3টা পদহে পঢ়ি তাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই 20 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আজিৰ আলোচনা আৰম্ভ কৰাৰ আগতে আমি কেইটামান কথা আকৌ মনত পেলাই ল'ব খুজিছোঁ। এই পৃথিৱীৰ পৰা এদিন খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব আৰু তাৰ পাছতেই পৃথিৱীত আৰম্ভ হ'ব মহাক্লেশ। সেই মহাক্লেশ 7 বছৰ ধৰি চলিব আৰু পৃথিৱীত খ্ৰীষ্টাৰীৰ শাসন চলি থাকিব। কিন্তু সেই 7 বছৰৰ অন্তত প্ৰভু যীশু আহিব আৰু সকলো বিদ্ৰোহ দমন কৰিব। খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীক নৰকত পেলাই দিয়া হ'ব। তাৰ পাছতেই পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসনৰ আৰম্ভণি হ'ব। সেই 1000 বছৰীয়া ন্যায় শাসন আৰম্ভ হোৱাৰ আগে আগে পুৰণি নিয়মৰ দিনৰ সাধুসকল আৰু মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ হকে শ্বহীদ হোৱা সাধুসকল পুনৰ উত্থিত হ'ব। তাৰ পাছত স্বৰ্গৰ পৰা নামি অহা বলৱান স্বৰ্গদূতে ছয়তানক শিকলিৰে বান্ধি অগাধ ঠাইত বন্দী কৰি ৰাখিব। এতিয়া আমি 20 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা চাই যাম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায় 4-6 নম্বৰ পদ এনেদৰে লিখা আছে, পাছে মই কেইখনমান সিংহাসন দেখিলোঁ। সেইবোৰৰ ওপৰত যিবিলাক বহিল তেওঁবিলাকক সুধ বিচাৰৰ ভাৰ দিয়া হ'ল, আৰু যীশুৰ সাক্ষৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে যিবিলাকৰ মূৰ ছেদন কৰা হৈছিল আৰু যিবিলাকে সেই পশু বা তাৰ প্ৰতিমূৰ্তিকে প্ৰণিপাত নকৰিলে আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাই তেওঁবিলাকৰ জীৱাত্মা দেখিলোঁ। তেওঁবিলাকে জিলে আৰু 1000 বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে। সেই 1000 বছৰ পূৰ নহয় মানে মৃতবিলাকৰ অৱশিষ্ট লোক নিজিলে। এয়ে প্ৰথম পুনৰুত্থান। যিকোনো এই প্ৰথম উত্থানৰ ভাগী হয় তেওঁ ধন্য আৰু পবিত্ৰ। তেওঁবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই, কিন্তু তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেওঁৰ সৈতে 1000 বছৰ ৰাজত্ব কৰিব। মহাক্লেশৰ সময়ত পৃথিৱীত অনেক লোকৰ মৃত্যু ঘটিব, অনেক লোকে খ্ৰীষ্টৰ হকে শ্বহীদ হ'ব, কিন্তু সেই শ্বহীদসকল পুনৰুত্থিত হ'ব আৰু খ্ৰীষ্টৰ সৈতে 1000 বছৰ শাসন কৰিবলৈ পাব। মহাক্লেশৰ সময়ৰ সাধুসকলে 3.5 বছৰ ধৰি সহন কৰা মহাক্লেশৰ বিনিময়ত লাভ কৰিব 1000 বছৰ। তেওঁলোকৰ নিশ্চয় লাভেই হ'ব। 1000 বছৰ খ্ৰীষ্টৰ সৈতে শাসন কৰিবলৈ পোৱাটো কম লাভৰ কথানে? সেই 3.5 বছৰ কাল তেওঁলোকে অতি কঠিন ভয়ানক দিনৰ মাজেদি পাৰ কৰিব লগা হৈছিল, কিন্তু সেই 1000 বছৰীয়া ন্যায় শাসনৰ দিন হ'ব অতি অপূৰ্ব। খ্ৰীষ্টৰ সৈতে একেলগে এই পৃথিৱীত শাসনভাৰ চলোৱাৰ কথা কল্পনা কৰি চাওকচোন। এই ভাৱবাণীটো আমি বাইবেলত পোৱা আন আন ভাৱবাণীবিলাকৰ নিচিনাকৈয়ে চাব লাগে, কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। দ্বিতীয় পিতৰ 1 অধ্যায় 20 পদ। আমি শাস্ত্ৰৰ পৰা যিকোনো এটা পদ তুলি লৈ সেই পদৰ ভিত্তিতেই এটা নতুন তত্ত্ব গঢ়ি তুলিবলৈ চেষ্টা কৰিব নালাগে। আমি যিকোনো এটা শাস্ত্ৰপদ ব্যাখ্যা কৰোঁতে কথাবোৰ বাইবেলৰ আন আন শাস্ত্ৰপদৰ লগত খাপ খোৱা হ'ব লাগিব। ইয়াত যিখিনি কথা কোৱা হৈছে সেই কথাখিনি পোনপটীয়াভাৱে আমি যদি গ্ৰহণ কৰি লওঁ, তেনেহ'লে শাস্ত্ৰৰ আন ঠাইৰ কথাৰ সৈতে খাপ খাই পৰে। ইয়াত যি সিংহাসনৰ কথা কোৱা হৈছে সেয়া আক্ষৰিক অৰ্থত সিংহাসন। সিংহাসন মানে সিংহাসন, বেলেগ একো নহয়। শ্বহীদসকল শ্বহীদেই, যীশু মানে যীশুৱেই, ঈশ্বৰৰ বাক্য মানে ঈশ্বৰৰ বাক্যই। বনৰীয়া পশুটোৰ কথা যে আমি পাই আহিছোঁ সেই পশু মানে খ্ৰীষ্টাৰী, আক্ষৰিক অৰ্থত খ্ৰীষ্টাৰী অৰ্থাৎ এজন ব্যক্তি। সেই খ্ৰীষ্টাৰীৰ প্ৰতিমাও আক্ষৰিক অৰ্থতেই প্ৰতিমা। পশুৰ চাব মানে সঁচাসচি চাব, হাত আৰু কপাল মানে হাত আৰু কপালেই, এহেজাৰ বছৰীয়া শাসন মানেও এহেজাৰ বছৰীয়া শাসনেই। গোটেই কথাখিনি আক্ষৰিক অৰ্থত আমি মানি ল'ব পাৰোঁ। ঈশ্বৰে যদি এহেজাৰ বছৰ নুবুজায় পাঁচ হেজাৰ বছৰ বুজালেহেঁতেন তেন্তে তেওঁ পাঁচ হেজাৰ বছৰ বুলিয়েই ক'লেহেঁতেন। আৰু যদিহে এহেজাৰ বছৰীয়া ন্যায় শাসন অনন্তকলীয়া হ'লহেঁতেন তেন্তে ঈশ্বৰে অনন্তকলীয়া বুলিয়েই ক'লেহেঁতেন। ঈশ্বৰে যি বুজাব খোজে সেই কথা জানো ভালদৰে বুজাব নোৱাৰে। নিশ্চয় পাৰে, যি ক'ব খোজে ক'ব জানো তেওঁ নাজানে। নিশ্চয় জানে, তেওঁ যদি এহেজাৰ বছৰীয়া ন্যায় শাসন বুলি কৈছে তেন্তে এহেজাৰ বছৰীয়া শাসনেই বুজাইছে। পুনৰুত্থান শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে এনাষ্টেছেই, আৰু এই শব্দৰ অৰ্থ হৈছে থিয় দি উঠা, অৰ্থাৎ শাৰীৰিকভাৱে জীয়াই উঠা। আত্মা এটাই থিয় দি উঠা বুলি আমি নকওঁ। গতিকে এই শাস্ত্ৰাংশখিনিৰ আক্ষৰিক অৰ্থ গ্ৰহণ নকৰি আত্মিক অৰ্থ উলিয়াব খোজা লোকসকলে আত্মাইনো কেনেকৈ থিয় দি উঠিব সেই কথাটো বুজাবলৈ হাবাথুৰি খাব লগা হ'ব। পুনৰুত্থান বুজাবলৈ ইয়াত যিটো শব্দ ব্যৱহাৰ কৰা হৈছে প্ৰথম কৰিন্থিয়া পোন্ধৰ নম্বৰ অধ্যায়তো সেই একেটা শব্দই ব্যৱহাৰ কৰা হৈছে। প্ৰভু যীশুৰ পুনৰুত্থান আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ পুনৰুত্থানৰ কথা বুজাবলৈ। পাছে মই কেইখনমান সিংহাসন দেখিলোঁ, সেইবোৰৰ ওপৰত যিবিলাক বহিল তেওঁবিলাকক সুধবিচাৰৰ ভাৰ দিয়া হ'ল। এই উক্তিটো সম্পূৰ্ণ পৰিষ্কাৰ নহয়। তেওঁবিলাকনো কোন? আমি একেবাৰে খাটাংভাৱে ক'ব নোৱাৰিলেও সহজে অনুমান কৰি ল'ব পাৰোঁ যে সেইসকল হৈছে প্ৰথম পুনৰুত্থানত পুনৰুত্থিত হোৱা লোকসকল, অৰ্থাৎ সকলো যুগৰ পৰিত্ৰাণ পোৱা লোকসকল। প্ৰথম পুনৰুত্থান হৈছিল প্ৰভু যীশুৰ পুনৰুত্থানৰ সময়ত। তাৰ পাছত এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীৰ যিসকল লোকৰ মৃত্যু হৈছিল বা হ'ব সেইসকল লোক পুনৰুত্থিত হ'ব। কিন্তু সেই পুনৰুত্থান হ'ব পৃথিৱীত মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে। মহাক্লেশৰ সামৰণি হোৱাৰ পাছত প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময়ত পুনৰুত্থান হ'ব সেই মহাক্লেশৰ সময়ত মৃত্যু হোৱা আৰু পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ। আৰু যীশুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে যিবিলাকৰ মূৰ ছেদন কৰা হৈছিল আৰু যিবিলাকে সেই পশু বা তাৰ প্ৰতিমূৰ্তিকে প্ৰণিপাত নকৰিলে আৰু নিজৰ কপালত আৰু হাতত তাৰ চাপ লোৱা নাই তেওঁবিলাকৰ জীৱাত্মা দেখিলোঁ। মুঠতে পুনৰুত্থান একেদিনাই নহয়, ক্ৰমান্বয়ে কেইবাবাৰো হ'ব, যেন এটা শোভাযাত্ৰাহে। আৰু সেই শোভাযাত্ৰাৰ নেতৃত্ব দিছে প্ৰভু যীশুখ্ৰীষ্টই, কাৰণ প্ৰথম পুনৰুত্থান তেওঁৰেই হৈছিল। প্ৰভু যীশুৰ পাছত সাধুসকলৰ আৰু তাৰ পাছত মহাক্লেশৰ সময়ৰ শ্বহীদসকলৰ পুনৰুত্থান হ'ব। তাৰ পাছত এহেজাৰ বছৰীয়া ন্যায় শাসনৰ দিন প্ৰতিষ্ঠা হ'ব। সেই এহেজাৰ বছৰীয়া শাসনকালৰ অন্ত হ'লে আৰু এটা পুনৰুত্থান হ'ব, আৰু সেইটো পুনৰুত্থান হ'ব খ্ৰীষ্টক বিশ্বাস নকৰা লোকসকলৰ। সেই হেৰাই থকা লোকসকলক পুনৰুত্থিত কৰি বিচাৰ কৰা হ'ব আৰু নৰকত অনন্ত দণ্ড বিহা হ'ব। তাৰ পাছত আৰু মৃত্যু নাথাকিব। মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ হকে শ্বহীদ হোৱা লোকসকল আৰু পুৰণি নিয়মৰ দিনৰ সাধুসকলে খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিবলৈ পাব। আমি ভাবোঁ ডায়ুদ প্ৰভু যীশুখ্ৰীষ্টৰ বিশ্বস্ত সহযোগী হ'ব, আনহাতে খ্ৰীষ্টীয় মণ্ডলী থাকিব নতুন জিৰচালেমত, আৰু সেই বিশেষ সন্মানজনক ঠাইৰ পৰাই খ্ৰীষ্টৰ কন্যা হিচাপে খ্ৰীষ্টীয় মণ্ডলীয়ে শাসন কৰিব ঈশ্বৰৰ সৃষ্টিৰ এক বিশাল সমূহৰ ওপৰত। আৰু খ্ৰীষ্টই নিশ্চয় নতুন জিৰচালেম আৰু পুৰণি জিৰচালেমৰ মাজত সঘনাই অহা যোৱা কৰিব। পুৰণা জিৰচালেম থাকিব এই পৃথিৱীতে, আৰু আমি ভাবোঁ খ্ৰীষ্টীয় মণ্ডলীয়ে স্বৰ্গ আৰু পৃথিৱীৰ ঘৰৰ মাজত সঘনাই অহা যোৱা কৰিব। যিহুদী আৰু পৰজাতিসকলৰ অনেক লোকে সোঁশৰীৰে তেওঁলোকৰ পাৰ্থিৱ শৰীৰেৰেই খ্ৰীষ্টৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ পাব, কাৰণ তেনেকুৱা অনেক লোক জীয়াই থকা অৱস্থাতে সেই এহেজাৰ বছৰীয়া ৰাজ্য স্থাপিত হ'ব। বহুতো লোক সেই এহেজাৰ বছৰীয়া শাসনকালতেই জন্মিব আৰু এহেজাৰ বছৰীয়া শাসনকালৰ যোগেদি তেওঁলোক পৰীক্ষিত হ'ব। গৌৰৱময় পুনৰুত্থিত শৰীৰৰ খ্ৰীষ্টই তেওঁৰ পাচনি আৰু অনেক বিশ্বাসী লোকৰ লগত মিলামিচা কৰাৰ নিচিনাকৈ গৌৰৱময় শৰীৰ লাভ কৰা খ্ৰীষ্টীয় মণ্ডলীয়ে পৃথিৱীত পাৰ্থিৱ শৰীৰ লৈ থকা অসংখ্য লোকৰ সৈতে মিলামিচা কৰিব। গৌৰৱময় শৰীৰৰ অধিকাৰী হোৱা হেতুকে খ্ৰীষ্টীয় মণ্ডলীয়ে মহাকাশত অনায়াসে ফুৰাচকা কৰি ফুৰিব পাৰিব। সেই সময়তে নিশ্চয় আমি অনেক খ্ৰীষ্টীয় বিশ্বাসী মহাকাশত বিচৰণ কৰিব পৰা হ'ম। এই কথা আমি অতি নিশ্চিতভাৱে ক'ব পাৰোঁ। তেতিয়া আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে আমাক টানি ৰাখিব নোৱাৰিব। তেওঁবিলাক ঈশ্বৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ ইয়াত নিশ্চয় ইছৰাইল জাতিৰ লোকৰ কথা বুজোৱা হৈছে। আচলতে ঈশ্বৰৰ এইটোৱেই মূল আঁচনি আছিল ইছৰাইল জাতিৰ সন্দৰ্ভত। আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, আৰু মোৰ নিমিত্তে তোমালোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হ'বা, এইবোৰ কথা তুমি ইছৰাইলৰ সন্তানবিলাকক কোৱা। যাত্ৰা পুস্তক 19:6 অব্ৰাহাম তেওঁৰ পৰিয়ালৰ পুৰোহিত আছিল, লেবি আছিল পুৰোহিতৰ ফৈদ, আৰু হাৰুণৰ পৰিয়ালে মহাপুৰোহিতৰ কাম কৰিছিল। আৰু যেতিয়া এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য স্থাপিত হ'ব তেতিয়া গোটেই ইছৰাইল জাতিৰ লোকে পুৰোহিতৰ কাম কৰিব। এই এহেজাৰ বছৰীয়া শাসনকালৰ বিষয়ে শাস্ত্ৰত যিমানবোৰ ভাৱবাণী আছে আন কোনো কালৰ বিষয়ে সিমানবোৰ ভাৱবাণী নাই। ঈশ্বৰৰ ৰাজ্যই আছিল পুৰণি নিয়মৰ দিনৰ ভাৱবাদীসকলৰ ভাৱবাণীৰ মূল বিষয়। এতিয়া আমি 7:9 পাঠ কৰি দিম। পাছে সেই হাজাৰ বছৰ পূৰ হ'লে ছয়তানে নিজ বন্দীশালৰ পৰা মুক্ত হৈ পৃথিৱীৰ চাৰি চুকত থকা জাতিবিলাকক, অৰ্থাৎ সাগৰৰ বালিৰ সমান সংখ্যা হোৱা যি গোগ আৰু মাগোগ, সিহঁতক ভুলাই ৰণলৈ গোট খুৱাবলৈ ওলাই আহিব। সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ পবিত্ৰবিলাকৰ চাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে, তাতে স্বৰ্গৰ পৰা জুই পৰি সিহঁতক গ্ৰাস কৰিলে। এয়া হ'ল ছয়তান আৰু ছয়তানৰ অনুগামী মানুহৰ শেষ বিদ্ৰোহ ঈশ্বৰৰ বিৰুদ্ধে। এহেজাৰ বছৰীয়া শাসনকাল হ'ব আদৰ্শ পৰিৱেশত মানুহৰ পৰীক্ষা। যেতিয়া ছয়তানক কিছুদিনৰ কাৰণে আকৌ মুকলি কৰি দিয়া হ'ব, তেতিয়া প্ৰভু যীশুৰ অধীনত কাল কটোৱা বহুতো লোকে আকৌ ছয়তানৰ লগ ল'ব। এই মানুহবোৰ ক'ৰ পৰা আহিব বাৰু? আমি ভাবোঁ বহুতো লোক সেই এহেজাৰ বছৰীয়া ৰাজ্যত বাস কৰিব, আৰু সেই সময়ছোৱাতে অনেক লোকৰ জন্মও হ'ব। এই সময়তে নিশ্চয় পৃথিৱীৰ জনসংখ্যা ব্যাপক হাৰত বাঢ়িব, বেমাৰ আজাৰ নোহোৱা হ'ব। যেতিয়া প্ৰভু যীশুৰ শাসন চলিব তেতিয়া প্ৰকৃতিৰ ওপৰৰ পৰা পাপৰ অভিশাপ গুচোৱা হ'ব আৰু পৃথিৱীত প্ৰচুৰ পৰিমাণে খাদ্যবস্তু উৎপন্ন হ'ব, আৰু বৃহৎ জনসংখ্যাৰ বাবেও খাদ্যৰ নাটনি নিশ্চয় নহ'ব। কিন্তু এই আদৰ্শ পৰিৱেশতো কেৱল মানুহৰ অন্তৰহে সলনি নোহোৱাকৈ থাকিব, আৰু বহুতো লোকে ঈশ্বৰলৈ পিঠি দি আকৌ ছয়তানৰ লগ ল'ব। এই কথাটো অবিশ্বাস্য যেন লাগিব পাৰে, কিন্তু আমি আজিও দেখি আছোঁ মানুহে ভালটো এৰি বেয়া পথহে বাছি ল'বলৈ ভাল পায়। প্ৰভু যীশুৰ এহেজাৰ বছৰীয়া শাসনৰ অন্তত মানুহে আকৌ ছয়তানৰ লগ লোৱা কথাটোৱে বুজাই দিয়ে যে মানুহৰ অন্তৰৰ অৱস্থা অতি ঘিনলগীয়া। জিৰিমিয়া ভাৱবাদীয়ে এনেদৰে কৈছিল, মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি, কোনে তাক বুজিব পাৰে? জিৰিমিয়া 17:19 আমি যে আচলতে কিমান বেয়া সেই কথা আমি কল্পনাই কৰিব নোৱাৰো। আমাৰ পুৰণি প্ৰকৃতিটোক আমি কেতিয়াও ঈশ্বৰৰ বাধ্য কৰিব নোৱাৰো, কিয়নো মাংসৰ ভাৱ ঈশ্বৰলৈ শত্ৰুতা, কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হ'বও নোৱাৰে। ৰোমিয়া 8:7 সেই লোকসকলে প্ৰভু যীশুৰ ন্যায় শাসনৰ অধীনত 1000 বছৰ কটাব আৰু তেওঁবিলাকৰ নিশ্চয় আমনি লাগিব ইমান ভাল সুন্দৰ পৰিৱেশত জীৱন কটাই কটাই। সেই মানুহবোৰে নিজৰ খুচিমতে কাম কৰিবলৈ নাপায় নিশ্চয় বেয়া পাব, আৰু যেতিয়া সুবিধা দিয়া হ'ব তেতিয়া আকৌ বিদ্ৰোহ কৰিব ঈশ্বৰৰ বিৰুদ্ধে। পৃথিৱীৰ জাতিসমূহ আকৌ ছয়তানৰ দ্বাৰা ভ্ৰান্ত হ'ব আৰু ঈশ্বৰৰ বিৰুদ্ধে একগোট হ'ব। কিন্তু মানুহৰ এই শেষ বিদ্ৰোহ মানুহৰ প্ৰথম বিদ্ৰোহৰ নিচিনাই মূৰ্খামী হ'ব আৰু সেই বিদ্ৰোহ ব্যৰ্থ হ'ব। মানুহৰ প্ৰথম বিদ্ৰোহ আছিল এডেনবাৰীত। ঈশ্বৰৰ আজ্ঞা অমান্য কৰি মানুহে নিজলৈহে অভিশাপ কঢ়িয়াই আনিছিল, আৰু সেয়া আছিল মানুহৰ অবাধ্যতাৰ আৰম্ভণি। ঠিক একেদৰে মানুহৰ শেষ বিদ্ৰোহৰ দ্বাৰাও মানুহৰ ওপৰলৈ অভিশাপহে নামি আহিব, আৰু সেয়া হ'ব মানুহৰ বিদ্ৰোহৰ সামৰণি, কাৰণ ঈশ্বৰে সেই বিদ্ৰোহীসকলক, সেই অধাৰ্মিকসকলক চিৰদিনৰ কাৰণে দণ্ড বিহিব। প্ৰিয় শ্ৰোতা, ভাল পৰিৱেশত থাকিলেই মানুহ ভাল নহয়, যদিহে মানুহৰ অন্তৰ সলনি নহয়। আমি নিজৰ চেষ্টাৰে আমাৰ অন্তৰ সলনি কৰিবও নোৱাৰোঁ। প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি পবিত্ৰ আত্মাৰ যোগেদি নতুন জন্ম লাভ কৰোঁ, আৰু তেতিয়াহে আমি লাভ কৰোঁ এটা নতুন প্ৰকৃতি, আৰু সেই নতুন প্ৰকৃতিয়েহে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে, পুৰণি প্ৰকৃতিয়ে নহয়। সেই নতুন প্ৰকৃতি আপুনি বাৰু লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
জীৱন দুদিনীয়া, আজি আছে কাইলৈ নাই। এই যে জীৱন দুদিনীয়া, আজি আছে কাইলৈ নাই। মাটি মানুহে পাই মাটি দেখা, হেৰুৱা সুযুক্তি নাহে যে তোনা। অভাৱতে নষ্ট কৰিবলৈ মানুহ একনো হবই যে পাই, অভাৱতে নষ্ট কৰিবলৈ মানুহ একনো হবই যে পাই। প্ৰভু যীশুৰ কথা ভাবিবলৈ ক্ষন্তেক
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com আমাৰ ৱেবছাইট www.twr.in
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671 ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671 আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া এবাৰ দুৱাৰ বন্ধ হ'লে নেমেলিব যীশুৱে দুনা আৰু জাগতিকতা জীৱনৰ ভুক্তি আত্মকুচাই লাগ বিলাগ আৰু জাগতিকতাই জীৱনৰ ভুক্তি আত্মকুচাই প্ৰকৃতি শান্তি যীশুকেহে পায় তেওঁতে আত্মাই জিৰণি পায় সময়ো কলি গৌরী যা।
এবাৰ হেৰুৱা সুযোগ দি ভাই।